এয়া আকাশবাণী গুৱাহাটী দুপৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক, যোৰহাটৰ ৰৰৈয়াত বায়ুসেনাৰ AN-32 শ্ৰেণীৰ পৰিবহণ বিমান দুৰ্ঘটনাত পতিত এজন পাইলট নিহত, তামোলপুৰ জিলাৰ কুমাৰিকাটা আৰক্ষীৰ যোৱা নিশা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ আৰু ফিফা বিশ্বকাপত পেৰাগুৱেৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 4-1 গ'লত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্প্ৰতি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আৰু প্ৰশাসনিক বিষয় লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। বৈঠকত বিশেষকৈ জনকল্যাণমূলক আঁচনি, উন্নয়নমূলক প্ৰকল্প আৰু প্ৰশাসনিক বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ডঃ শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ এইখন তৃতীয়খন বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশৰ অন্যান্য প্ৰান্তৰ বিকাশৰ সমান্তৰালকৈ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সম উন্নয়নৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত উত্তৰ পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবসকলক লৈ অনুষ্ঠিত নীতি আয়োগৰ বিশেষ বৈঠকত কালি মুখ্যমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু আঞ্চলিক বৈষম্য দূৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰতিখন ৰাজ্যৰ সম উন্নয়ন নহলে আঞ্চলিক বৈষম্য বৃদ্ধি পোৱাৰ অৱকাশ থাকি যাব পাৰে। এই ক্ষেত্ৰত নীতি আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তি আৰু সম্ভাৱনীয়তা অনুসৰি নীতি প্ৰস্তুত কৰিব লাগে বুলি ডঃ শৰ্মাই মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত থকা হাইড্ৰকাৰ্বনৰ দৰে প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰ দুখন ঐক্যমতত উপনীত হোৱাৰ কথা প্ৰকাশ কৰে। সীমা সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে ইয়াৰ পৰা আহিবলগীয়া ৰাজহ দুয়োখন ৰাজ্যৰ সমানে ভগাই ল'ব, যি আদৰ্শ আৰু ৰাষ্ট্ৰীয় দায়িত্ববোধক প্ৰতিফলিত কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহৰ কেতবোৰ আঁসুৱাহ আঙুলিয়াই দি দিল্লীৰ পৰা কেৱল শিলিগুৰিলৈকে বুলেট ৰেল চলোৱাৰ পৰিকল্পনাৰ পৰিৱৰ্তে গুৱাহাটীলৈ ইয়াৰ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভৌগোলিক সূচ্যাংক লাভ কৰা তেজপুৰৰ লিচু ছিংগাপুৰলৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে। ছিংগাপুৰলৈ সুস্বাদু পিঁয়াজী প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে তেজপুৰৰ লিচুৱে বিগত কেইটামান বছৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাবলৈ সমৰ্থ হৈছে। কিছুদিনৰ আগতে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি উন্নয়ন পৰিষদ এপেডাৰ জৰিয়তে ডুবাইলৈ 1000 কিলোগ্ৰাম লিচু ৰপ্তানি কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে উপযুক্ত পৰিকল্পনা আৰু বহনক্ষম প্ৰচেষ্টাৰ জৰিয়তে অসমে লিচু, কাজিনেমু আৰু ভোট জলকীয়াকে ধৰি কেতবোৰ কৃষি সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰিব পাৰে। তেওঁ লগতে এনে পদক্ষেপে অনাগত সময়ত কৃষকসকলক উৎসাহিত কৰাৰ উপৰি লিচুৰ খেতি বৃদ্ধি কৰিব বুলি উল্লেখ কৰে। শেহতীয়াকৈ ডুবাইলৈ লিচুৰ ৰপ্তানিৰ পাছতে ছিংগাপুৰৰ বজাৰলৈ লিচুৰ প্ৰেৰণে অসমৰ উৎকৃষ্টমানৰ কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাকে সূচাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ কৃষকক বিশ্ব বজাৰৰ সৈতে সংযোগ ঘটোৱা, কৃষিজাত উৎপাদনক অধিক মূল্য সংযোজনৰ সুযোগ দিয়া তথা উৎকৃষ্টমানৰ সামগ্ৰীসমূহক আন্তৰ্জাতিক পৰ্যায়ত চিনাকি কৰাই দিয়াৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা বাহিনীৰ ঘাটিত আজি বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি বিমানখনত অৱতৰণৰ কিছু সময়ৰ পাছতে বিস্ফোৰণ সংঘটিত হয়। দুৰ্ঘটনাত এজন পাইলট নিহত হয় আৰু আনজন আহত হয়। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বায়ুসেনাৰ বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। NDA চৰকাৰৰ বিগত 12 বছৰৰ শাসনকালত বিভিন্ন ক্ষেত্ৰত অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। যোগাযোগ ক্ষেত্ৰত ৰাজ্যখনে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত এয়া আমাৰ চমু প্ৰতিবেদন।
অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা হৈছে ৰাজ্যখনৰ অৰ্থনীতি আৰু যাতায়াত ব্যৱস্থাৰ প্ৰাণকেন্দ্ৰস্বৰূপ। ব্ৰহ্মপুত্ৰ আৰু বৰাকক কেন্দ্ৰ কৰি গঢ় লৈ উঠা জল পৰিবহণ ব্যৱস্থাই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন আনিছে। গুৱাহাটীৰ গেটৱে টাৰ্মিনেলৰ পৰা আৰম্ভ কৰি 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথেৰে পৰিবহণ ব্যৱস্থা শক্তিশালী কৰি দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ গঢ়ি তোলালৈ বিভিন্ন প্ৰচেষ্টা লোৱা হৈছে বুলি অসম আভ্যন্তৰীণ জলপথ পৰিবহণ নিগমৰ সঞ্চালক সাৰংগপাণী শৰ্মাই প্ৰকাশ কৰে।
শেহতীয়াকৈ আমি বিগত প্ৰায় 5টা বছৰত আমাৰ অসমৰ জল পৰিবহণ নিগমৰ জল পৰিবহণৰ ক্ষেত্ৰত আমি এটা বিশেষ সময় অসমে দেখিবলৈ সমৰ্থ হৈছে, য'ত গুৱাহাটী গেটৱে টাৰ্মিনেল চৰকাৰৰ প্ৰচেষ্টাত আমি পাবলৈ সমৰ্থ হৈছো, য'ত প্ৰায় 850টা যিটো আমাৰ মেৰাইন ইঞ্জিন সংলগ্ন কৰি 850 জন হিতাধিকাৰীক নাওবিলাকত যিবিলাক নৌকা তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ নৌকাত সংলগ্ন কৰা হ'ল। প্ৰায় 70 কোটি টকাৰ খৰচেৰে অসম চৰকাৰে অনুমোদন জনাইছিল আৰু ইতিমধ্যে 850 জন এনে হিতাধিকাৰী যিসকলে নিজৰ নাৱৰ দ্বাৰা নিজৰ জীৱন পৰিচালিত কৰি আহিছে। আমাৰ আৰু 3টা এনেকুৱা ঘাট টাৰ্মিনেল বুলি কোৱা হয় যিকেইটা এটা উমানন্দত হৈ আছে বৰ্তমান, এটা নিমাতীত হৈ আছে আৰু এটা মাজুলীৰ অকলাত হৈ আছে, আৰু এইকেইটাও ইতিমধ্যে প্ৰায় 70% কাম সম্পন্ন হৈছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ নদীৰ যিটো জল পৰিবহণ ব্যৱস্থা অধিক সুসংহত হ'ব। আমাৰ যিটো নেশ্যনেল ৱাটাৰ ৱেজ যিটো 2 আছে তাৰ অধীনত আমাৰ অসমৰ ব্ৰহ্মপুত্ৰখনক সামৰি প্ৰায় বিভিন্ন ধৰণৰ আমি অনাগত দিনত বহুতখিনি আঁচনি আমি দেখিবলৈ পাম, য'ত ভাৰতৰ জাহাজ আৰু বন্দৰ মন্ত্ৰণালয়ৰ অধীনত ইতিমধ্যে 10টা এনেকুৱা জলপথত আমাক ব্ৰহ্মপুত্ৰখনৰ লগত সংযোগ কৰি পেলাই প্ৰায় 645 কোটি টকাতকৈ অধিক আবণ্টন কৰিব খুজিছে সাগৰমালা আঁচনিৰ অধীনত, আৰু য'ত আমাৰ 12টাকৈ উপঙি থকা ঘাট থাকিব যিকেইটাক আমি ফ্লটিং টাৰ্মিনেলছ বুলি কওঁ। এটা সুদূৰ প্ৰসাৰী আৰ্থিক উন্নয়নৰ এটা প্ৰভাৱ আমাৰ অসমখনে দেখিবলৈ পাব বুলি মই খুবেই আশাবাদী।
অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্য সহনশীলতা নীতিৰ অধীনত তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীয়ে যোৱা নিশা অঞ্চলটোৰ 2টা স্থানত অভিযান চলাই সফলতা লাভ কৰে। ইয়াৰে প্ৰথমটো অভিযানত আৰক্ষীয়ে বিনুৱাপুৰ গাঁৱৰ এখন গেলামালৰ দোকানৰ পৰা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আৰক্ষীয়ে আমবাৰী নালজৰা হাবিত চলোৱা আন এটা অভিযানত 3জন জোৱাৰীক হাতেলতে আটক কৰে। ধৃত লোককেইজনৰ পৰা নগদ 37,000 টকা আৰু বহু পৰিমাণৰ জুৱা খেলাৰ সামগ্ৰী জব্দ কৰা হয়। জিলাখনত এনে অবৈধ কাৰ্যকলাপ ৰোধৰ বাবে পৰৱৰ্তী সময়তো এনে অভিযান চলোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ আজি জন্মবাৰ্ষিকী। লিটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ দায়িত্ব পালন কৰা মিত্ৰদেৱ মহন্তই অভিনয়ৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ 15খন শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ডিব্ৰুগড়ৰ মিলন নগৰ চাহ জনজাতি ছাত্ৰাবাসত কালি ৰাজ্য চৰকাৰৰ চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হৈ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰাবাসৰ আৱাসীসকলে প্ৰস্তুত কৰি উলিওৱা চাংনাং নামৰ এখন প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰি ছাত্ৰসকলৰ সৃজনশীলতা, সাহিত্য সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰতিভা প্ৰকাশৰ এই প্ৰয়াসক প্ৰশংসনীয় বুলি উল্লেখ কৰে। মন্ত্ৰী শ্ৰীতেলীয়ে কয় যে এই প্ৰাচীৰ পত্ৰিকাখনে নতুন চিন্তা, জ্ঞান চৰ্চা আৰু সৃষ্টিশীলতাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি। খেলৰ বাতৰি। ফিফা বিশ্বকাপত আজি পুৱা লছ এঞ্জেলছৰ ছোফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেৰাগুৱেক 4-1 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত বছনিয়া হাৰ্জেগোভিনিয়াৰ বিৰুদ্ধে গ্ৰুপ বিৰ এখন খেল 1-1 ড্ৰ হোৱাত সহ আয়োজক দেশ কানাডাই প্ৰথমটো পইণ্ট অৰ্জন কৰে। বছনিয়াই খেলখনৰ 21 মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই 78 মিনিটত গ'ল দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক। যোৰহাটৰ ৰৰৈয়াত বায়ুসেনাৰ AN-32 শ্ৰেণীৰ পৰিবহণ বিমান দুৰ্ঘটনাত পতিত এজন পাইলটৰ মৃত্যু। তামোলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষীৰ যোৱা নিশা প্ৰায় 45 লিটাৰ অবৈধ অৰুণাচলী সুৰা জব্দ আৰু ফিফা বিশ্বকাপত পেৰাগুৱেৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 4-1 জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।